ইনষ্টাগ্ৰামত আত্মীয়তা গঢ়ি অনলাইনত লুটিলে 50,000। কাৰ্বি আংলঙৰ বকলীয়া ঘাটত সৰ্বশ্ৰান্ত এটা পৰিয়াল। সাৱধান, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আপুনিও সৰ্বশ্ৰান্ত হ'ব পাৰে। সামাজিক মাধ্যমত জনপ্ৰিয়তা লাভ কৰা ইনষ্টাগ্ৰামত ভাই ভনীৰ আত্মীয়তা গঢ়ি কাৰ্বি আংলঙৰ বকলীয়াঘাট নগৰৰ এটি পৰিয়ালৰ পৰা লুটিলে 50,000 টকা। উত্তৰ প্ৰদেশৰ লোকৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হৈছিল কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ গোল্ড বড আৰু তেওঁৰ পত্নী ৰশ্মি মুছাহাৰীয়ে। আৰু তাৰ পিছৰ পৰাই বিভিন্ন প্ৰলোভনেৰে ভাই ভনীৰূপী প্ৰবঞ্চকৰ দলটোৱে বকলীয়াঘাটৰ পৰিয়ালটোৰ পৰা ইতিমধ্যে অনলাইনত আদায় কৰে 50,000 টকা। প্ৰবঞ্চনাৰে 50,000 লুটি নিয়াৰ পাছতো বিভিন্ন আইনৰ কথাকৈ ধন দাবীৰে বকলীয়াঘাটৰ পৰিয়ালটোৰ ওপৰত মানসিক নিৰ্যাতন অব্যাহত ৰাখিছে বহিৰাজ্যৰ প্ৰবঞ্চকৰ দলটোৱে। অৱশেষত বকলীয়াঘাট আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে।